Θέα, ακαθανή. Μπατρή υποχήσου, ρίτου πόρνα μποράει. Έτσι απέναν μπατρή χωμοχόλ. Ουσότα μυαλέ, σικίτσα μπρίτρη χωρίτε ζωήτα χωκολόρ χουρακά χωνίσιτα χωρά ρουμπέ, εταράστιο καλτζο βαχίνι βαθάν κουρισέ. Κέντρια σαϊστά μαγκαλέ, σικίτσα λέ αρχουρακά μπρίτρη κουρίβουλοι, κέντρια σαφά ρουδίνα χωκολή σικίτσα λέ αεροπρωτίστανα μουρομπή χωκολέ λέ αχων πότρα πέραν κουρισέ. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি রাষ্ট্রপতি ভবনত মালয়েশিয়ার প্রধানমন্ত্রী আনোয়ার ইব্রাহিমক আনুষ্ঠানিকভাবে আদরণি জানায়। আরক্ষী সঞ্চালক প্রধান জিপি সিংয়ে গুয়াহাটী আর লক্ষিমপুরত বোমা উদ্ধারের ঘটনার তদন্ত রাষ্ট্রীয় তদন্ত সংস্থা এনআইএলৈ হস্তান্তর করার কথা ঘোষণা করেছে আর ভারতীয় বতর বিজ্ঞান বিভাগে ধারাষার বরষুণের আশঙ্কা করে উত্তর পূর্বাঞ্চলের রাজ্যের বাবে অরেঞ্জ এলার্ট জারি করেছে। উচ্চতম ন্যায়ালয়ে চিকিৎসা বৃত্তির সঙ্গে জড়িতসকলের সুরক্ষা সুনিশ্চিত করার বাবে এটা রাষ্ট্রীয় কার্যবাহিনী গঠন করেছে। উচ্চতম ন্যায়ালয়ের মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ওয়াই চন্দ্রচূড় নেতৃত্বাধীন এখন বিচারপীঠে আজি কলকাতার এখন চিকিৎসালয়ের এগারী চিকিৎসকর ধর্ষণ আর হত্যার শুনানি গ্রহণ করে কার্যবাহিনীটক তিন সপ্তাহের ভিতর অন্তর্বর্তীকালীন প্রতিবেদন আর দুমাহর ভিতর চূড়ান্ত প্রতিবেদন দাখিল করবল নির্দেশ দিয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ন্যায়ালয়ে মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ দেশত অনুসৰণ কৰিবলগীয়া নীতি নিৰ্দেশনা সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱাৰ বাবে দেশৰ সকলো চিকিৎসকক লৈ এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। সমগ্ৰ দেশত চিকিৎসক আৰু চিকিৎসা সেৱাৰ বৃত্তিধাৰীসকলৰ কামৰ অসুৰক্ষিত বাতাবৰণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ন্যায়ালয়ে কয় যে বৰ্তমানৰ আইনে চিকিৎসকসকলৰ আনুষ্ঠানিক সুৰক্ষাৰ বিষয়টো পৰ্যাপ্তভাৱে সমাধান নকৰে। ন্যায়ালয়ে কয় যে প্ৰণালীগত বিষয়সমূহ সমাধানৰ উদ্দেশ্যে ই কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ বিষয়টো সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। ন্যায়ালয়ৰ লগতে ৰাষ্ট্ৰীয় তৃণমূল পৰ্যায়ৰ পৰিৱৰ্তনৰ বাবে অন্য এটা ধৰ্ষণ আৰু হত্যালৈ বাট চাব নোৱাৰে বুলি প্ৰকাশ কৰে। ছাৰ্জন ভাইচ এডমিৰেল আৰ চাৰিন, ডঃ ডি নাগেশ্বৰ ৰেড্ডি, ডঃ এম শ্ৰীনিবাস, ডঃ প্ৰতিমা মূৰ্তি, ডঃ গোবৰ্ধন দত্তপুৰী, ডঃ সুমিত্ৰা ৰাৱত, দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ হৃদৰোগ বিভাগৰ মুৰববী প্ৰফেচাৰ অনিতা ছাক্সেনা, মুম্বাই গ্ৰেণ্ড চিকিৎসা মহাবিদ্যালয়ৰ ডিন প্ৰফেচাৰ পল্লৱী চাপ্ৰে, অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ স্নায়ুতত্ব বিভাগৰ ডঃ পদ্মা শ্ৰীবাস্তৱক লৈ এই কাৰ্যবাহিনী গঠন কৰা হৈছে। বৃহস্পতিবাৰে বছৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। বিচাৰপীঠখনে কয় যে মহাৰাষ্ট্ৰ কেৰালা তেলেংগানা আদি ৰাষ্ট্ৰই চিকিৎসকৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্যিক আইন যুগুতাই উলিয়াইছে। অৱশ্যে এই আইনসমূহত প্ৰতিষ্ঠানগত সুৰক্ষা মান বিষয়ক আখোৱাহ দূৰ কৰাৰ কোনো ব্যৱস্থা নাই। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে চিকিৎসালয়ত সুৰক্ষা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো চিকিৎসালয় আৰু প্ৰতিষ্ঠানৰ মুৰববীসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। মন্ত্ৰালয়ে আগমন, প্ৰস্থান, কৰিডৰ আৰু স্পৰ্শকাতৰ এলেকাসহ কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যাপ্ত মাত্ৰাত উচ্চ ৰিজলিউচনৰ চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ আহান জনাইছে। জৰুৰীকালীন অৱস্থাত তাৎক্ষণিক সহায়ৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিবলৈও পত্ৰখনত কোৱা হৈছে। তদুপৰি পত্ৰখনত চিকিৎসালয়ৰ চৌহদসমূহত নিৰীক্ষণ, টহল আৰু পৰ্যবেক্ষণৰ বাবে পৰ্যাপ্ত প্ৰশিক্ষণপ্ৰাপ্ত সুৰক্ষাকৰ্মী নিয়োগ কৰা উচিত বুলি উল্লেখ কৰা হৈছে। মন্ত্ৰালয়ে কৈছে যে পৰিচয় পত্ৰ দেখুওৱাৰ পাছতহে কৰ্তৃত্বশীল কৰ্মচাৰীসকলক প্ৰৱেশ আৰু প্ৰস্থানৰ অনুমতি দিয়া উচিত। মন্ত্ৰালয়ে লগতে চিকিৎসালয়লৈ অহা সকলো লোকৰ নিৰীক্ষণৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰা উচিত বুলি প্ৰকাশ কৰিছে। ইয়াৰ উপৰি চিকিৎসক, নাৰ্ছ আৰু প্ৰশাসনিক কৰ্মচাৰীসহ সকলোকে সুৰক্ষাৰ ভাবুকি চিনাক্ত কৰা আৰু সেই অনুসৰি সঁহাৰি জনোৱাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ কোৱা হৈছে। তেওঁলোকক জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ উচিত দক্ষতাৰে সাজু কৰি তুলিবলৈ পত্ৰখনত উল্লেখ কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে চিকিৎসা চৌহদৰ অন্ধকাৰ ঠাইসমূহৰ নিৰীক্ষণ কৰিব লাগে আৰু বিশেষকৈ মহিলা স্বাস্থ্যকৰ্মীয়ে কাম কৰা ঠাই, যান বাহন ৰখোৱা ঠাই আৰু প্ৰৱেশদ্বাৰত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰা উচিত বুলি মন্তব্য কৰিছে। চিকিৎসালয় কৰ্তৃপক্ষৰ কোনো ঘটনা সংঘটিত হলে স্থানীয় আৰক্ষী আৰু জৰুৰীকালীন সেৱাৰ সৈতে সমন্বয় সুনিশ্চিত কৰা উচিত। মহিলা স্বাস্থ্যকৰ্মীসকলক সকলো ধৰণৰ বুনিয়াদী সা সুবিধা থকা নিৰাপদ কৰ্ম সম্পাদন কক্ষ প্ৰদান কৰা উচিত বুলি মন্ত্ৰালয়ে পত্ৰখনত উল্লেখ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে লগতে বিভিন্ন ধৰণৰ জৰুৰী অৱস্থাৰ জোৰা মৰাৰ বাবে সৰ্বাত্মক পৰিকল্পনা যুগুতাই উলিওৱাৰ পৰামৰ্শ আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক আনুষ্ঠানিকভাৱে আদৰণি জনায়। অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লীৰ ৰাজঘাটত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত পুষ্পাৰ্ঘ্য নিবেদন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে বোমা উদ্ধাৰৰ ঘটনা সন্দৰ্ভত মুঠ 10টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ ভিতৰত গুৱাহাটী তথা লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত এন আই এলৈ হস্তান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি শ্ৰীসিঙে প্ৰকাশ কৰিছে। তেওঁ কয় যে শিৱসাগৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত যথেষ্ট আগবাঢ়িছে আৰু বোমা স্থাপন কৰা যুৱকসহ 4 লোকক ইতিমধ্যে আটক কৰা হৈছে। অৱশ্যে তেওঁ তদন্তৰ খাতিৰত সবিশেষ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৰাজ্যত শান্তি শৃংখলা ব্যাহত হোৱা নাই আৰু কোনো কাৰণতে সেয়া বিঘ্নিত হোৱা উচিত নহয় বুলি স্পষ্ট কৰি দিছে। তেওঁ লগতে আইন ভংগ কৰিলে অথবা বিশৃংখল পৰিৱেশ সৃষ্টি কৰিলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'ব বুলি সকীয়াই দিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ধাৰাষাৰ বৰষুণৰ আশংকা কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান সংস্থাটোৱে জনোৱা মতে দেশৰ কেইবাখনো ৰাজ্যত মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হৈ আছে। উত্তৰ প্ৰদেশত সৃষ্টি হোৱা বামৰণিৰ বাবে পঞ্জাৱ, হাৰিয়ানা, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত কাইলৈ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হৈ থাকিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। গুৱাহাটী মহানগৰীতো নিশাৰ পৰা দি থকা নেৰানেপেৰা বৰষুণৰ ফলত বহুতো ঠাই জলমগ্ন হৈ পৰিছে। ঠায়ে ঠায়ে সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত যান বাহন চলাচলত ব্যাঘাত জন্মাৰ লগতে জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে লেটাৰেল এণ্ট্ৰি অৰ্থাৎ চৰকাৰৰ বাহিৰৰ ব্যক্তিক মাজৰ খাপৰ আৰু জ্যেষ্ঠ পদবীত পোনপটীয়া নিযুক্তিৰ বিজ্ঞাপন প্ৰত্যাহাৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় লোকসেৱা আয়োগ ইউ পি এছ চিৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে। নিৰ্বাচন আয়োগে জম্মু কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত অনন্তনাগ, শোপিয়ান, কুলমাৰ্গ, ৰামবান, কিষ্টৱাৰ আৰু দৰ্দা জিলাৰ 24 সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 27 আগষ্ট ধাৰ্য কৰা হৈছে। 28 আগষ্টত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। আনহাতে 30 আগষ্টলৈকে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা 18 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণত কালি বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাসিনা, প্ৰাক্তন মন্ত্ৰী ওবেইদুল কাদেৰ, ৰাছিদ খান মেনন আৰু হাছানুল হক ইমুসহ 27 লোকৰ বিৰুদ্ধে গণহত্যা আৰু মানৱতা বিৰোধী অপৰাধ সংঘটিত কৰাৰ অভিযোগ দাখিল কৰা হৈছে। অভিযোগনামা দাখিল কৰা অন্য আগশাৰীৰ ব্যক্তিসকলৰ ভিতৰত আনোৱাৰ হুছেইন মঞ্জু, অছুজ্জামান খান কামাল, আনিছুল হক, হাছান মেহমুদ, জাহাংগীৰ কবিৰ নানক, মহম্মদ আলী আৰাফাত, কামাল আহমেদ মজুমদাৰ আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক আব্দুল্লা অল মামুন অন্যতম। অলপতে বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা চাহিয়াৰ হাছান আলহীৰ পিতৃ আব্দুল হাছানে শ্বেখ হাছিনা আৰু তেওঁৰ 27 সহযোগীসহ 500 অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ তদন্ত সংস্থাৰ ওচৰত এই অভিযোগ দাখিল কৰিছে। গোচৰীয়া পক্ষৰ অভিযোগৰ সৈতে বিভিন্ন বাতৰি কাকতৰ কাটিং আৰু অন্য নথি দাখিল কৰিছে। শ্ৰীহাছানে 1973 চনৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ বিভিন্ন ধাৰাৰ অধীনত গণহত্যা আৰু মানৱতা বিৰোধী অপৰাধৰ অভিযোগ উত্থাপন কৰিছে। লাইবেৰিয়াৰ উপৰাষ্ট্ৰপতি জেৰেমাই কে পেন কং কালি নতুন দিল্লীত উপস্থিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰঞ্জু জয়ছৱালে কৈছে যে লাইবেৰিয়াৰ উপৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিব। উচ্চতম ন্যায়ালয়ে চিকিৎসা বৃত্তিৰ সৈতে জড়িতসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে চিকিৎসালয়ত সুৰক্ষা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো চিকিৎসালয় আৰু প্ৰতিষ্ঠানৰ মুৰববীসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক আনুষ্ঠানিকভাৱে আদৰণি জনায়। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ধাৰাষাৰ বৰষুণৰ আশংকা কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। আমাৰ এতিয়াৰ বাতৰিয়ে ইমানতে অন্ত পৰিছে।